এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেকসমূহ প্ৰদান কৰিব। ডিব্ৰুগড়ৰ প্ৰায় 20,000 মহিলাক এই চেক প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে নাৰী শক্তিক আত্মনিৰ্ভৰশীল কৰি তোলাৰ দিশত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান এটা আৰম্ভণি বুলি প্ৰকাশ কৰিছে। তেওঁ কয় যে আত্মসহায়ক গোটৰ সদস্যাসকলক লাখপতি বাইদেউলৈ উন্নীত কৰাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ধেমাজি জিলাৰ চিমেনচাপৰিত কালি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ মহিলাসকলক উদ্যমিতা পুঁজিৰ ধন বিতৰণ কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। অসমৰ নাৰী সমাজে ৰাজ্যত অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে ভৱিষ্যতে 40 লাখ মহিলাই 85,000 টকা পৰ্যন্ত উদ্যমিতা পুঁজি লাভ কৰিলে অসমৰ গ্ৰাম্য অৰ্থনীতিত নিশ্চিতভাৱে যুগান্তকাৰী পৰিৱৰ্তন আহিব। ডঃ শৰ্মাই কালি আঁচনিৰ অধীনত জোনাই বিধানসভা সমষ্টিৰ 37,886 গৰাকী হিতাধিকাৰীক 10,000 টকাকৈ চেক বিতৰণ কৰে। তেওঁ লগতে চৰকাৰী পলিটেকনিক প্ৰতিষ্ঠান আৰু ITI কেন্দ্ৰসমূহক উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে উন্নীতকৰণ আঁচনিৰ অধীনত ধেমাজি পলিটেকনিক প্ৰতিষ্ঠানত নিৰ্মাণ কৰা মেৰামতি কেন্দ্ৰ আৰু প্ৰযুক্তি গৱেষণাগাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ডিব্ৰুগড়ৰ অসম আৰক্ষী ছাউনীৰ সমীপৰ বহুমুখী উপযোগিতা ভৱনত কালিৰে পৰা দুদিনীয়াকৈ বিজেপিৰ বৰ্ধিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে। সভাত কালি সমাগত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, সভাত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছা আৰু ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদীয়ে দলৰ সাংগঠনিক আৰু ৰাজনৈতিক কাৰ্যসূচী সন্দৰ্ভত মাৰ্গদৰ্শন কৰে। সভাৰ অন্তত সাংবাদিকে বগীবিল দলঙৰ নামকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সোধা এটা প্ৰশ্নৰ উত্তৰত তেওঁ এই সন্দৰ্ভত চিন্তা চৰ্চা কৰা হ'ব বুলি মন্তব্য কৰে।
বগীবিল দলংখন সতী সাধনী নামত বিচৰা হৈছিলে, চুকাফাৰ নামতো বিচৰা হৈছিলে আৰু তেনেকুৱা পৰিপ্ৰেক্ষিততে বগীবিল নামটো বগীবিল হিচাপে ৰখা হৈছিলে। মই ভাবো যে জুবিন গাৰ্গৰ নামত আমি এনেকুৱা অনুষ্ঠান দিব লাগে যি বিতৰ্কৰ সৃষ্টি নকৰে, কাৰণ জুবিন আমাৰ প্ৰাণৰ শিল্পী, জুবিন আমাৰ আপোন শিল্পী। গতিকে জুবিন গাৰ্গৰ নামত আমি দিব পৰা বহুত অনুষ্ঠান আছে, কিন্তু যিটো লৈ সাধনী বা চুকাফাৰ দৰে প্ৰবাদ প্ৰতিম মহিয়সী নাৰী আৰু পুৰুষৰ কথা আলোচনা হৈছিলে, তাত আমি যদি জুবিন গাৰ্গৰ নামত দলংখন দিওঁ, স্বাভাৱিকতে ই বিতৰ্কৰ সৃষ্টি কৰিব। চাউলুং চুকাফাও বিতৰ্কৰ মাজত আহিব নালাগে, আমাৰ সাধনীৰ দৰে মহিয়সী নাৰী বিতৰ্কৰ মাজত আহিব নালাগে, বীৰাংগনা আছিলে, আৰু জুবিন গাৰ্গো বিতৰ্কৰ মাজত আহিব নালাগে, তাক আমি কামনা কৰোঁ।
অসম আৰক্ষীৰ বিভিন্ন পদৰ পৰীক্ষাৰ চূড়ান্ত ফলাফলসমূহ আজি ঘোষণা কৰা হ'ব। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোৰ্ডৰ www.slprbassam.in ৱেবছাইটত আজি পুৱা 11:30 বজাত ফলাফলসমূহ উপলভ্য হ'ব। আজি অসম আৰক্ষীৰ 144টা উপ পৰিদৰ্শক পদ, অসম আৰক্ষী অনাতাঁৰ সংগঠনৰ 7টা উপ পৰিদৰ্শক পদ, অসম কমাণ্ডো বেটেলিয়নৰ 51টা উপ পৰিদৰ্শক পদ আৰু 164টা কনিষ্টবল পদৰ লগতে অন্যান্য পদসমূহৰ কাৰণে আয়োজন কৰা পৰীক্ষাসমূহৰ ফলাফল ঘোষণা কৰা হ'ব। অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ ফলাফলসমূহো আজি পুৱা 10:30 বজাত ঘোষণা কৰা হ'ব। পৰীক্ষাৰ্থীসকলে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ সংশ্লিষ্ট ৱেবছাইটত গৈ তেওঁলোকৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। যোৰহাট জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত কালি আদি কৰ্মযোগী অভিযান শীৰ্ষক এখন সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত জয় শিৱানীৰ অধ্যক্ষতাত অনুষ্ঠিত সভাখনত আদি কৰ্মযোগী অভিযানৰ অংশ হিচাপে গাঁও কাৰ্য পৰিকল্পনাৰ লগতে বিভিন্ন দিশ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত কালিৰে পৰা দুদিনীয়াকৈ ৰাষ্ট্ৰীয় জৈৱ কীটনাশক সন্মিলন অনুষ্ঠিত হৈছে। মহাৰাষ্ট্ৰৰ এগ্ৰিকালচাৰেল মাইক্ৰ অৰ্গেনিজম মেনুফেকচাৰাৰ্ছ এণ্ড ফাৰ্মাৰ্ছ এছ'চিয়েচন আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত এই সন্মিলন অনুষ্ঠিত হৈছে। এই উপলক্ষে বিশ্ববিদ্যালয়খনৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত কালি আয়োজিত অনুষ্ঠানত উত্তৰ প্ৰদেশৰ NBAIMৰ সঞ্চালক ডঃ আলোক কে শ্ৰীবাস্তৱে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত সন্মিলনৰ সমন্বয়ক ধনেশ্বৰ বাক্সুৱে ৰাসায়নিক সাৰ আৰু কীটনাশকৰ পৰিৱৰ্তে জৈৱিক কীটনাশকৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।